Good morning, Itu Agashwani Kohima. Pujur laga khobor puri asim kung nongla. Prime Minister Narendra Modi ba G7 Summit Kananaskis Canada di aji sambhag lo bula se. Prime Minister ba G7 Summit di idu malagina chorba wala naruki gina bhag lo ya se. Canadian Prime Minister Mark Carney ba matia karoni Canada di dutin mofisil jasomai Shri Modi ba summit laga sideline si kisiman bilateral meeting kan bi rakhi bula se. Prime Minister ba G7 desh kan laga leaders lokot outreach desh kan aru heads of international organizations laga leaders lokoti zeruri global issues ti bilateral meetings kan rakhi boli ase. Itu issues ti energy security, technology aru innovation aru bishi to AI energy nexus aru quantum logo juri issues kan milai gina ase. India aru Cyprus ba milai gina atangwat aru extremism laga sob kam kisam aru idu kam khanopor ninda korise aru shanti aru takot biya kori dibole dhomki logodi samna koribole eki commitment di dobara khara kori janai dise. Prime Minister Narendra Modi aru Cyprus President Nikos Christodoulides majodi ekta delegation level kotha bata to Nicosia di jakali rakia pasot ekta joint declaration ulai dia di duita desh pra comprehensive milajura aru simona bahar ba atangwat lokodi samna koribole sustained approach karone dorkar rakise. Duita leaders pra mil mila porhai dia di maritime domain milai gena kotha bata to korese.
Atangwat, drugs और आर्म्स की तस्करी की रोकथाम के लिए हमारी एजेंसीज के बीच रियल टाइम इंफॉर्मेशन एक्सचेंज का मैकेनिज्म तैयार किया जाएगा. हम दोनों सहमत है कि हमारे आपसी व्यापार और निवेश में बहुत पोटेंशियल है.
Delegation level kothabata somai di duita leaders pra India Cyprus juri laga sob jaga cover kuria di kothabata korise. UN Minister of State Independent Church Science and Technology or Earth Sciences Dr. Jitendra Singh ba 5-year vision document titled Income Generation from Banana Cultivation in Wuka District to One District, One Product, ODOP Initiative Nichidi Surukuridi Se. Project Pra, Kisan Kan Kamaido Othaidibuli or Banana Farming Do, Jibon Palibuli Rasta Hisabi Parhaidibuli Babana Se. Tai Logodi, Deputy CM Y. Peton, Aro Local Legislators Kan Matangyantan, YM Hamtsoi, Aro Achampi Moki Kon Kanba Even Di Juglesi, John the Wuka DC Office Di, Jakali Rakise. Tai Laga Address Di Dr. Singh Bra. Nagaland or notice the jati gate somebody putli anidia par high jati industrial activity or job creation bishi uthia laka janai di se.
Nagaland was totally cut off. People didn't come here because they said a lot of violence going on. You know, the moment you enter, somebody will cut off your hand. Now it's no longer. Now you're getting tourists. You're getting for people to checking. So the whole scenario has changed in the last 10 years. And this is what we have to now take down to people so that mindset changes.
Samaj laka dukkan janai digina Dr. Singh bra, Wukadi community organization lokoti, drug abuse samna kuribli Mizoram laka grassroots model maniboli aru NGO shamil kuribli monotai digina, sarkar laka takabisa limit hua karoni civil samaj bra, dangor wala kam kuribli dorkar kan janai dise.
About drug menace, this is becoming a social problem all over the country, but I think we have to follow the example of the neighboring state of Mizoram. The NGOs should take up also.
Environmental aru interstate mamla di Dr. Singh Brakwisi ki mano hati jhagra do bishi uthi ase aru ekta central meeting matigena long term solutions karne kotha koribole bi biswas janai dise. Tarbra water harvesting aru resource management bhal kori dibone miti dorkar janai dise. Nagaland Assam simuna jhagra di Dr. Singh ba janai dise ki space technology aru satellite imaging cholai gena fasla kore shanti aru diti tak solution dibole etia kam kori ase bili koise. International Day of Yoga 2025 hoboli akode Agashwani News Koimabra apni khan lagot ekta special series Practice Yoga for Good Health and Wellness to ani dia se hutai din ami khan ba yoga lokode gao bahal rakhiboli alag alag practices kan janiboli pabo aji phujur ami khan ba kabal bhati laka honiboli pabo kabal matlab skull bhati matlab shine yani cleanse ase Itudo sapha kuri dia practice ekta ase aro jom dobra frontal sinuses aro upper respiratory tract kan sapha kuri dia ase এইটো প্ৰেক্টিছ কৰি পৰা ফ্ৰণ্টেল চাইনাছেছ চাফা কৰি দিয়ে কিনা খাচী চৰ্টি ৰাইনোচাইটিছ চাইনোচাইটিছ আছমাছ আৰু ব্ৰনকিয়েল ইনফেকশ্যনছ ভাল কৰিবলৈ মদব দি কিনা গাঁৱটো তাগত কৰি দিয়ে আৰু চেহেৰা চাফা কৰি দিয়াৰ লগত নাৰ্ভাছ ছিষ্টেম তাগত কৰি দি আছে আৰু ডাইজেষ্টিভ অৰ্গানছ কাম তাগত কৰি দি আছে আৰু একটা COVID-19 পজিটিভ কেছটো ডিমাপুৰ দি যোৱাকালি ডিটেক্ট কৰিছে ডাইৰেক্টৰ HOD ডাইৰেক্টৰেট অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ কহিমা ডক্টৰ মেৰনিল লাঞ্চেন লাম্বা জনাই দিছে বীমাৰ মানুহটো হালকা চিম্পটমেটিক আছে আৰু এতিয়া হোম আইচলেচন দি ৰাখি কিনে চাই আছে ষ্টেট হেল্থ ডিপাৰ্টমেণ্ট বা কৈছে কি এতিয়া COVID-19 ভাইৰাছ ফেলাই থাকিয়াটো হালকা হৈ কিনে বুখাৰ খাচী চৰ্টি এইটোখন হ'বলৈ দি আছে যোনটো নিজৰহি ভাল হৈ যায় ডিপাৰ্টমেণ্ট বা মানুহখন লগতে ভয় নাকৰিবলৈ কিন্তু COVID-19 কাৰণে বাজাব নিয়ম খান মানি রাখি বলে সাল্লাহ দিছে ইদুল লগত আজি ফুজুর লগা খবর ইমান ডিসেস করে আছি শুনে থাকিবি আজি সাম 7:10 নাগামিজ খবর আনি দিবলে আছে